নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱা আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, আজি পহিলা মাঘ। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ, নামঘৰ আৰু ধৰ্মীয় স্থানত অগণন লোকৰ সমাগম। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, দেশৰ লগতে বিদেশৰ আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়িক সাক্ষাৎ। সেনাবাহিনীৰ লোকসকলে দেশৰ বাবে কৰা সৰ্বোচ্চ ত্যাগক সন্মান জনোৱাৰ বাবে আজি দেশজুৰি সেনাবাহিনী দিৱস পালন। ৰাজ্য পৰ্যটন খণ্ডই 2025 বৰ্ষত অগ্ৰগতি লাভ কৰিব বুলি ৰাজ্য চৰকাৰৰ আশা প্ৰকাশ। আৰু গুজৰাটত হ'বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত আজি ভাৰতীয় মহিলা দল আৰু আয়াৰলেণ্ড মুখামুখি। এতিয়া শুনক বিতং বাতৰি। আজি পহিলা মাঘ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজিও ভোগালী বিহু উপলক্ষে উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন সত্ৰ, নামঘৰ, মঠ মন্দিৰকে ধৰি ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ মন্দিৰ তথা ধৰ্মীয় স্থানসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ, নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা অৰ্চনা কৰিছে। তদুপৰি পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে ঠায়ে ঠায়ে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শিৱসাগৰ জিলাত আজি পহিলা মাঘৰ দিনা শিৱদৌল, দেৱীদৌলকে ধৰি ধৰ্মীয় স্থানসমূহত বহু লোকৰ সমাগম হৈছে। তদুপৰি ঠায়ে ঠায়ে পৰম্পৰাগত খেল ধেমালি, পিঠা পনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। জনসাধাৰণে আজি মাঘৰ প্ৰথম দিনা নিমন্ত্ৰিত অতিথি আৰু অভ্যাগতক সুস্বাদু খাদ্যৰে আপ্যায়ন কৰিব। মহাপুৰুষজনাৰ জন্মস্থান বটদ্ৰৱালৈ আজি পুৱাৰে পৰা দূৰ দূৰণিৰ বহু ভক্তৰ আগমন হৈছে। পহিলা মাঘ উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে ধৰ্মীয় স্থানসমূহলৈ গৈ নেদেখাজনাৰ আশীষ লোৱাৰ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ দিহা কৰিছে। হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ ত্ৰিবেণী সংগম ৰূপে খ্যাত কামৰূপ জিলাৰ তীৰ্থনগৰী হাজোত আজি পহিলা মাঘ উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই উপলক্ষে হাজো অঞ্চলত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে প্ৰতিবছৰে পহিলা মাঘৰ দিনটোত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ লগতে অন্য ধৰ্মীয় স্থানসমূহ দৰ্শন কৰিবলৈ অগণন লোকৰ সমাগম হয়। গোৱালপাৰা জিলাৰ শোলমাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী শ্যামা কালী মন্দিৰতো আজি পুৱাৰে পৰা বহু ভক্তৰ সমাগম হৈছে। বৰপেটা জিলাত কালিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত কালি উৰুকা তথা স্থানীয় ভাষাত গাটা ৰখা উদযাপন কৰা হয়। জিলাখনত আজি মেজি জ্বলোৱা হৈছে। নিয়ম অনুসৰি আজি বৰপেটা সত্ৰৰ টোপৰ চোতালত ভকতসকলে সজা মেজিত অগ্নি সংযোগ কৰাৰ পাছতহে সত্ৰৰ বাহিৰৰ স্থানসমূহত সজা মেজি জ্বলোৱা হয়। সত্ৰনগৰীখনত মাঘ বিহুৰ পৰম্পৰাৰ বিষয়ে জানিবলৈ এতিয়া আমি পোনে পোনে যাওঁ আহক আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তৰ ওচৰলৈ।
আজি নাম প্ৰসংগ পাছত বৰপেটা সত্ৰত নিৰ্মাণ কৰা মেজি কুঁৱ হ'ব। তাৰ পাছত 22খন হাতী, বৰপেটা সত্ৰ ৰন্ধনৰ যি হাতী আছে, এই হাতীবোৰত মেজি কুঁৱ হ'ব। নিয়ম অনুসৰি বৰপেটাত পাঁচদিনীয়াকৈ মাঘ বিহু পালন কৰা হয়। কুঁৱৰ সংক্ৰান্তিৰ পৰা মাঘৰ 4 তাৰিখে বিহু পালন কৰা হয় আৰু 1 মাঘৰ দিনা মেজি কুঁৱা হয়। আজি হ'ল 1 মাঘ। আনহাতে সংক্ৰান্তিৰ আগৰ দিনা বৰপেটা সত্ৰৰ গন্ধীয়া বংশৰ গায়ন বায়নে নৃত্য দ্বাদশ প্ৰসংগৰ উপৰঞ্চিও নাম ঘোষাৰ এটি ঘোষা খোল তাল সংগত কৰি গায়। সংক্ৰান্তিৰ দিনা পুৱা পঞ্চম প্ৰসংগ শেষ হোৱাৰ লগে লগে হিমাবায়ন বংশ, গন্ধিয়া বংশ আৰু গলিহাতীৰ বায়ন বংশৰ গায়ন বায়নে গুৰু আসন সমগত উপবিষ্ট হৈ গুৰুঘাট বজায়। পুৱাৰ বৰ্ণনা থকা চাম ললিত আদিৰ আগৰ দুটি বৰগীত ভাঙনি সুৰত পৰিৱেশন কৰে। নাম প্ৰসংগ চলি থকা সময়তে ঘাই দেউৰীয়ে ভকতৰ মাজত গেন্ধাই ফুলৰ মালা বিতৰণ কৰে। বিয়লি মঠৰ চোতালত সমূহ হৰ ভকতে ঘোষা গায়ন কৰে। ইয়াৰ পিছত ক্ৰমে আঘোণা বায়ন বংশৰ গায়ন বায়নে সৰু ধেমালি বজায়। এটি বৰগীত ভিন ভিন ৰাগ সংযোজন কৰি পৰিৱেশন কৰে আৰু ওজা বংশৰ ভকতসকলে বিয়া সৰুতে পৰিৱেশন কৰে। ইয়াৰ কাৰণে বিয়লি নৃত্য তিনিটা প্ৰসংগৰ বিয়োজন কৰা হয়। নিশা দ্বাদশ প্ৰসংগত দক্ষিণহাতী আৰু সূত্ৰধাৰ বংশৰ গায়ন বায়নে গুৰু আসনৰ সন্মুখত খোল তালেৰে সেৱা গৰ্জন কৰে। ইয়াৰ সমান্তৰালকৈ বৰপেটাৰ হাতীয়ে হাতীয়ে ৰাইজে সমজুভাৱে জুই পুৱাই আলু ভজা খাই গাটা ৰাখে। বিৰিণাৰে হাজে মেজি। উল্লেখযোগ্য যে বৰপেটাত 1 মাহৰ দিনা যিহেতু মেজি পৰ্যন্ত কৰা হয় আৰু সেইমতে এই প্ৰসংগ অনুষ্ঠানৰ পাছতে মেজি পুৱা হয়।
সেয়া আছিল আকাশবাণীৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত। বৰপেটা জিলাৰ সৰভোগৰ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানতো পৰম্পৰাগতভাৱে মাঘ বিহু পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত থানখনত আজি দূৰ দূৰণিৰ বহুসংখ্যক লোক সমবেত হৈ গৰখীয়া গোসাঁইলৈ সেৱা আগবঢ়ায়। বাক্সা জিলাৰ বিভিন্ন ঠাইত মাঘ বিহু উপলক্ষে আকৰ্ষণীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জিলাখনৰ কাৰহানাৰ শ্ৰী শ্ৰী কৃষ্ণ সত্ৰত কালিৰ পৰা 3 দিনীয়াকৈ মাঘ বিহু উৎসৱ উদযাপন কৰা হৈছে। একেদৰে গুৱাহাটী মহানগৰীৰ ধৰ্মীয় স্থানসমূহতো অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। কামাখ্যা মন্দিৰ, বশিষ্ঠ মন্দিৰ, দৌল গোবিন্দ মন্দিৰ, উমানন্দ, শুক্ৰেশ্বৰ দেৱালয়কে ধৰি ধৰ্মীয় স্থানসমূহত আজি পুৱাৰে পৰা বহু লোক সমবেত হৈছে। এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীয়ে দেশৰ লগতে বিদেশৰ আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়ীক সাক্ষাৎ কৰি অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এই সন্মিলনলৈ তেওঁলোকক আমন্ত্ৰণ জনায়। এই উদ্দেশ্যে মালয়েছিয়ালৈ যোৱা ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি কুৱালালামপুৰত মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰী গোবিন্দ সিং দেউ আৰু ডিজিটেল উপমন্ত্ৰী উইছন ওগাক সাক্ষাৎ কৰে। ইয়াৰ পাছত তেওঁ ডিজিটেল উপমন্ত্ৰীগৰাকীৰ সৈতে অসম আৰু মালয়েছিয়াৰ মাজত তথ্য প্ৰযুক্তি খণ্ডত সহযোগিতা আৰু সমৰ্থন সন্দৰ্ভত বৈঠকত ভাগ লয়। বৈঠকত অত্যাধুনিক তথ্য প্ৰযুক্তি আৰু ছফটৱেৰ, ডাটা সুৰক্ষা, চাইবাৰ নিৰাপত্তা আদিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে কুৱালালামপুৰৰ পুত্ৰাজায়াত মালয়েছিয়া চৰকাৰৰ পৰ্যটন, কলা আৰু সংস্কৃতি উপমন্ত্ৰী খাইলুল ফিৰদৌছ আকবৰ খানক সাক্ষাৎ কৰে। তেওঁ লগতে দেশখনৰ বিনিয়োগ, বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ উপমন্ত্ৰী লিউ চিন টনক সাক্ষাৎ কৰি অসমত ছেমিকণ্ডাক্টৰ খণ্ডৰ বিকাশৰ ক্ষেত্ৰত মালয়েছিয়াৰ সহায় আৰু সমৰ্থনৰ বাবে অনুৰোধ জনায়। উল্লেখযোগ্য যে এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰৰ বাবে তিনিদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ যোৱা মন্ত্ৰী কেশৱ মহন্তই ভ্ৰমণৰ অন্তিম দিনা দেশখনৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলক এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। এই সময়ছোৱাত মন্ত্ৰীগৰাকীক মালয়েছিয়াত থকা ভাৰতৰ উপ উচ্চায়ুক্ত সুভাষিনী নাৰায়ণন, অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যম বিভাগৰ সচিব ডাঃ এছ লক্ষ্মণন, ভাৰতৰ উচ্চ আয়োগৰ বাণিজ্য সচিব ডঃ অৰবিন্দকে ধৰি আন কেইবাগৰাকীও ব্যক্তিয়ে সংগ দিয়ে। মন্ত্ৰী বিমল বৰাই সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰত এই সন্মিলনৰ বাবে প্ৰচাৰ আৰু বিনিয়োগৰ বাবে আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়ীক আমন্ত্ৰণ জনায়। আৰব আমিৰি ৰাষ্ট্ৰখন ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰী বৰাই ডুবাইৰ ডি পি ৱৰ্ল্ড পৰিদৰ্শন কৰি ট্ৰান্স ৱৰ্ল্ড গ্ৰুপৰ অধ্যক্ষ ৰমেশ এছ ৰামকৃষ্ণনক সাক্ষাৎ কৰে। ট্ৰান্স ৱৰ্ল্ড গ্ৰুপ হৈছে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় শ্বিপিং আৰু লজিষ্টিক সংস্থা। এই সংস্থাৰ অংশীদাৰিত্বৰ দ্বাৰা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী বাতৰি শুনো আহক অৰুণিমা গোস্বামীৰ পৰা।
সেনাবাহিনীৰ লোকসকলে দেশৰ বাবে কৰা সৰ্বোচ্চ ত্যাগক সন্মান জনোৱাৰ বাবে আজি দেশজুৰি সেনাবাহিনী দিৱস পালন কৰা হৈছে। এই দিনটোৰ উদযাপনে ভাৰতীয় সেনাবাহিনীৰ অসীম সাহস, দেশৰ প্ৰতি কৰ্তব্যনিষ্ঠা আৰু মাতৃভূমিৰ প্ৰতি সেৱাৰ মনোভাৱকে প্ৰতিফলিত কৰে। 1949 চনত অন্তিমগৰাকী ব্ৰিটিছ সেনাৰ মুৰববীৰ পৰা ভাৰতীয় সেনাৰ তেতিয়াৰ জেনেৰেল কে এম কেৰিয়াপ্পাই দায়িত্বভাৰ গ্ৰহণ কৰি ভাৰতীয় সেনাবাহিনীৰ প্ৰথমগৰাকী মুৰববী হিচাপে পৰিগণিত হোৱা দিনটোৰ সোঁৱৰণত আজি এই দিৱস পালন কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সেনাবাহিনী দিৱস উপলক্ষে ভাৰতীয় সেনাবাহিনীৰ বিষয়া জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে অদম্য সাহস আৰু কৰ্তব্যনিষ্ঠাৰ নিদৰ্শনেৰে ভাৰতীয় সেনাবাহিনী বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সেনাবাহিনীৰূপে পৰিগণিত হৈছে। ভাৰতীয় সেনা জোৱানসকলে অত্যন্ত প্ৰতিকূল পৰিস্থিতিতো নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে দেশৰ বাবে জীৱন উৎসৰ্গা কৰা সেনা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। ৰাজ্যৰ পৰ্যটন খণ্ডই 2025 বৰ্ষত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিব বুলি পৰ্যটন বিভাগে আশা প্ৰকাশ কৰিছে। বিগত সময়ছোৱাত এই ক্ষেত্ৰত লাভ কৰা সফলতাৰ লগতে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ভিত্তিত বিশ্ব পৰ্যটন খণ্ডত অসম অধিক গুৰুত্বপূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। শেহতীয়া কেইটামান বছৰত ৰাজ্যখনলৈ পৰ্যটকৰ আগমনৰ হাৰ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে পৰ্যটন বিভাগে আন দেশত ৰোড শ্বৰ আয়োজনকে ধৰি একাধিক পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। তথ্য অনুসৰি যোৱা বিত্তীয় বৰ্ষত প্ৰায় 78 লাখ পৰ্যটকে অসম ভ্ৰমণ কৰিছে আৰু ইয়াৰ মাজত 26,000 গৰাকী বিদেশী পৰ্যটক আছিল। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 3টা মাহত 1,64,636 গৰাকী দেশী বিদেশী পৰ্যটকে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে বুলিও চৰকাৰী তথ্যত প্ৰকাশ পাইছে। এডভান্টেজ অসম দুইত পৰ্যটন খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি অসম পৰ্যটন উন্নয়ন নিগমে প্ৰকাশ কৰা মতে ৰাজ্যৰ পৰ্যটন বিভাগৰ তৰফৰ পৰা যোৱা 3টা বছৰত কেইবাটাও ৰোড শ্বৰ আয়োজন কৰাৰ লগতে 30খনতকৈ অধিক পৰ্যটন মেলাত অংশগ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কামাখ্যা মন্দিৰলৈ বৃহৎ সংখ্যক পৰ্যটকৰ আগমন ঘটে। শেহতীয়াকৈ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাটো অসম পৰ্যটন খণ্ডৰ বাবে আশাৰ বতৰা হিচাপে বিবেচিত হৈছে। নিউয়ৰ্ক টাইমছ কাকতে প্ৰকাশ কৰা বিশ্বৰ 52খন পৰ্যটন ক্ষেত্ৰৰ তালিকাৰ চতুৰ্থ স্থানত অসমে স্থান লাভ কৰাৰ পৰিপ্ৰেক্ষিতত অসমৰ পৰ্যটন খণ্ডই আহিবলগীয়া সময়ছোৱাত বিশ্বৰ পৰ্যটন মানচিত্ৰত অধিক গুৰুত্ব লাভ কৰিব বুলি নিঃসন্দেহে আশা কৰিব পাৰি। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্যখনলৈ ঘৰুৱা পৰ্যটকৰ সমান্তৰালভাৱে বিদেশী পৰ্যটকৰ আগমনৰ হাৰো বৃদ্ধি পাইছে। ভোগালী বিহুৰ দিনটোত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কৃষকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ কথা ঘোষণা কৰে। ৰাজ্য চৰকাৰে কৃষকসকলে আধুনিক কৃষি সঁজুলি লাভ কৰাটো সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কালি আজাৰাৰ ৰাণীচাপৰিত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ বিস্তীৰ্ণ বালিচৰত অঞ্চলটোৰ কৃষকসকলে কৰা বিভিন্ন খেতি পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে কৃষিকাৰ্যত ট্ৰেক্টৰৰ ব্যৱহাৰে কৃষিক্ষেত্ৰত অধিক লাভজনক কৰি তোলাত সহায় কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে চাপৰিটোত বাস কৰা কৃষকসকলৰ ভূমিপট্টা আবণ্টনৰ বাবে পদক্ষেপ ল'ব। চাপৰিটোৰ বাবে ভাবুকি কঢ়িয়াই অনা খহনীয়াৰ সমস্যা সমাধানৰ বাবেও পদক্ষেপ লোৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। চাপৰিটোৰ সৈতে সুচল যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে দলং নিৰ্মাণৰ সম্ভাৱনাৰ ওপৰতো অধ্যয়ন কৰিব বুলি উল্লেখ কৰে। নতুন সৌৰশক্তিচালিত পাম্পেৰে কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও ভ্ৰমণকালত ডঃ শৰ্মাই আশ্বাস দিয়ে। ৰাজ্য চৰকাৰে চাপৰিটোৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে প্ৰয়োজনীয় বিপণন সংযোগ স্থাপনৰ পদক্ষেপ ল'ব বুলিও তেওঁ উল্লেখ কৰে। জাগীৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। কাইলৈ পুৱাই পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিব। 17 জানুৱাৰীৰ কাহিলি পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰ হাত মুকলি কৰা হ'ব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্বৰ লগতে বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যমেলাৰ আয়োজন কৰা হৈছে। উদ্যোক্তাসকলে এই মেলাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। এই মেলালৈ মৰিগাঁৱৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটিব বুলি আশা কৰা হৈছে। অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন অধিৱেশন পৰহিলৈৰ পৰা 21 জানুৱাৰীলৈ নলবাৰী জিলাৰ বেলখৰৰ প্ৰখ্যাত বিল্লেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এই অধিৱেশন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কথা। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থকাৰ কথা। অধিৱেশনৰ সৈতে সংগতি ৰাখি প্ৰথিতযশা সাংবাদিক কনক সেন ডেকাই ৰংগমঞ্চ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। 21 জানুৱাৰীৰ মুকলি অধিৱেশনত অভিনেত্ৰী হিমা বিশ্বাস, লেখিকা ৰীতা চৌধুৰী তথা নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি দুলাল ৰয়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ আহক উৎপল কুমাৰ দাসৰ ওচৰলৈ।
ধন্যবাদ অৰুণিমা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিউডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত এয়াৰ নিউজ _GHY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ _গুৱাহাটী ফলো কৰিব পাৰে। সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত আছে। তিনিচুকীয়া জিলা প্ৰশাসনে এইবেলি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, কুইজ, ৰচনা আৰু শ্লোগান লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দিহা কৰিছে। এই প্ৰতিযোগিতা প্ৰথমে বিদ্যালয় পৰ্যায়ত, ইয়াৰ পাছত খণ্ড পৰ্যায়ত আৰু শেষত জিলাভিত্তিত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ বিজয়ীসকলক গণৰাজ্য দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। তিনিচুকীয়াৰ বৰগুৰি ITI খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ মূল কুচকাৱাজ অনুষ্ঠানত কেইবাটাও বিভাগৰ পৰা সামাজিক বাৰ্তাবাহক প্ৰতীক পদ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনে কাৰাগাৰৰ আৱাসী, চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগী আৰু বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ মাজত ফল মূল আদি বিতৰণ কৰিব। ভাৰতীয় মহিলা ক্ৰিকেট দল আজি গুজৰাটৰ ৰাজকোটত হ'বলগীয়া 3খনীয়া এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইতিমধ্যে শৃংখলাটোত 2-0 ব্যৱধানেৰে ভাৰতে জয় নিশ্চিত কৰিছে। প্ৰথমখন এদিনীয়াত ভাৰতে আয়াৰলেণ্ডক 6 উইকেটত পৰাজিত কৰিছিল। দ্বিতীয়খন এদিনীয়াত ভাৰতে 116 ৰাণত জয়লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বিজয়ী আৰু বিজিত দলৰ বাবে আৰ্থিক পুৰস্কাৰৰ পৰিমাণ ঘোষণা কৰিছে। সেই অনুসৰি এইটো ছিজনৰ চূড়ান্ত খেলখনৰ বিজয়ী দলটোৱে প্ৰায় 12 কোটি টকাৰ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে আনটো দলে প্ৰায় 6 কোটি টকাৰ পুৰস্কাৰ লাভ কৰিব। চলিত বৰ্ষৰ 18 জুনত ছাউদাম্পটনৰ AGS বলত এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন খেলোৱা হ'ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অসম, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰৰ বিভিন্ন অঞ্চলত বতৰ শুকান হৈ থকাৰ লগতে অৰুণাচল প্ৰদেশৰ ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হ'ব বুলি আগলি বতৰা জাৰি কৰিছে। আনহাতে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পুৱা আৰু সন্ধিয়াৰ ভাগত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে। আজি পহিলা মাঘ। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ, নামঘৰ আৰু ধৰ্মীয় স্থানত অগণন লোকৰ সমাগম। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে দেশৰ লগতে বিদেশৰ আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়িক সাক্ষাৎ। সেনাবাহিনীৰ লোকসকলে দেশৰ বাবে কৰা সৰ্বোচ্চ ত্যাগক সন্মান জনোৱাৰ বাবে আজি ৰাজ্যজুৰি সেনাবাহিনী দিৱস পালন আৰু ৰাজ্যৰ পৰ্যটন খণ্ডই 2025 বৰ্ষত অধিক অগ্ৰগতি লাভ কৰিব বুলি ৰাজ্য চৰকাৰৰ আশা প্ৰকাশ। আমাৰ পৌৰাঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।